বাদ্য সংগীতৰ অনুষ্ঠানত উৎপল বৰাৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণিক পাছতেই বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নাগপুৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক বিকাশৰ 9টা ক্ষেত্ৰত আন্তৰিকতাৰে নিজকে সমৰ্পিত কৰি বিকশিত ভাৰতক বাস্তৱত পৰিণত কৰিবলৈ আহ্বান জনায়। বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আজি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তুংগত উঠিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কয় যে প্ৰযুক্তিগত উন্নয়নে গ্ৰাম্য আৰু নগৰীয়া স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নগৰীয়া স্বাস্থ্যসেৱাৰ মাজত থকা বৈষম্যৰ লাভ উঠাব লাগে আৰু সাৰ্বজনীন মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত এইমছ নাগপুৰৰ দৰে প্ৰতিষ্ঠানসমূহে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নাগপুৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি এইদৰে কয়। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ, স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰতাপৰাও যাদৱ আৰু এইমছ নাগপুৰৰ অধ্যক্ষ অনন্ত পাণ্ডাৰেও উপস্থিত থাকে। শিক্ষাৰ্থীসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোগীৰ প্ৰতি যুৱ বিশেষজ্ঞসকলৰ অনুভূতি প্ৰৱণ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ৰোগী আৰু চিকিৎসকৰ মাজত আত্মবিশ্বাস চিকিৎসকসকলে তেওঁলোকৰ ৰোগীৰ প্ৰতি কৰা সন্মানীয় আচৰণৰ পৰা আহে। চিকিৎসা বৃত্তিত সেৱা আগবঢ়োৱাৰ সময়ত দয়ালু মনোভাৱৰ লগতে নৈতিক মূল্যবোধ গঢ়ি তুলিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ বাবে কেন্দ্ৰ চৰকাৰে বিগত 10 বছৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানলৈ 43.5 কোটি আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হৈছে আৰু যিয়ে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোগ্য পৰিয়ালসমূহক বছৰি 5 লাখ টকাৰ স্বাস্থ্য বীমা নিশ্চিত কৰে। তদুপৰি সমগ্ৰ দেশতে স্থাপন কৰা 1,85,000 আয়ুষ্মান আৰোগ্য মন্দিৰৰ জৰিয়তে জনসাধাৰণে ঘৰৰ ওচৰতে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিছে। এই অনুষ্ঠানত 210 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী, প্ৰমাণ পত্ৰ আৰু সোণৰ পদক প্ৰদান কৰা হয়। বিয়লি শ্ৰীমতী মুৰ্মুৱে নাগপুৰৰ ৰাষ্ট্ৰীয় প্ৰত্যক্ষ কৰ একাডেমীত ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ শাখাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ 78 সংখ্যক বেটছৰ বিদায় অনুষ্ঠানত ভাগ ল'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ৱাৰ্ধাৰ মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলৰ বিকাশৰ 9টা ক্ষেত্ৰত আন্তৰিকতাৰে নিজকে সমৰ্পিত কৰি বিকশিত ভাৰতক বাস্তৱত পৰিণত কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি কৰ্ণাটকৰ মণ্ডিয়া জিলাৰ শ্ৰীক্ষেত্ৰ আদি চুনচনগিৰিত শ্ৰীগুৰু ভৈৰৱক্য মন্দিৰ উদ্বোধন কৰি এখন জনসভাত ভাষণ দিয়ে। তেওঁ কয় যে সমাজৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সাধু সন্তসকলৰ এই দৃষ্টিভংগী আছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা 9টা ক্ষেত্ৰৰ ভিতৰত জনসংৰক্ষণ আৰু ব্যৱস্থাপনা, এক পেৰ মাকে নাম কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ, নিজৰ চৌপাশৰ ধৰ্মীয় স্থান, গাঁও, নগৰ পৰিষ্কাৰ কৰি ৰখা আদি উল্লেখযোগ্য। দেশীয় সামগ্ৰী আৰু উদ্যোগক অনুপ্ৰাণিত কৰি স্বদেশী আন্দোলনক উৎসাহিত কৰিবলৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য পৰিহাৰ কৰি জৈৱিক তথা প্ৰাকৃতিক কৃষি অৱলম্বন কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। শ্ৰীক্ষেত্ৰ আদি চুনচনগিৰিত শ্ৰীগুৰু ভৈৰৱক্য মন্দিৰত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। পাছত তেওঁ কালা ভৈৰৱেশ্বৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী HD দেৱগৌড়াৰ সৈতে সৌন্দৰ্য লহৰী আৰু শিৱ মহিমনা স্তোত্ৰম নামৰ গ্ৰন্থ যুটীয়াভাৱে উন্মোচন কৰে। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আজি পাটনাৰ লোকভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পাটনাৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল ছৈয়দ অটা হাছনাইনে তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰায়। শ্ৰীচৌধুৰী ৰাজ্যৰ 24 সংখ্যক মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বিজেপিৰ প্ৰথমগৰাকী নেতা। এই অনুষ্ঠানতে জনতা দল ইউনাইটেডৰ নেতা তথা চৰাইৰ বিধায়ক বিজয় কুমাৰ চৌধুৰী আৰু সুপালৰ বিধায়ক ব্ৰিজেন্দ্ৰ প্ৰসাদ যাদৱেও উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানত JDU ৰাষ্ট্ৰীয় সভাপতি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিজেপিৰ জ্যেষ্ঠ নেতা JP নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে বিজেপি নেতা সম্ৰাট চৌধুৰীক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে বিহাৰৰ বাবে নতুন এন ডি এৰ এই দলটো শক্তি আৰু অভিজ্ঞতাৰ সংগম। তেওঁ লগতে কয় যে এই চৰকাৰখনে কেৱল বিহাৰৰ জনসাধাৰণৰ আশা পূৰণ কৰাই নহয় ৰাজ্যৰ উন্নয়নকো নতুন উচ্চতালৈ লৈ যাব। পঞ্জাবৰ ফতেহগড় চাহিব জিলাত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 8 জনলৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত 20 জনতকৈও অধিক তীৰ্থযাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে নিজৰ আপোনজনক হেৰুওৱা শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে পঞ্জাবৰ ফতেহগড় চাহিব জিলাত সংঘটিত পথ দুৰ্ঘটনাত 8 জন লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। পঞ্জাবৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াইও এই মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা নিশা বৈশাখী উপলক্ষে পঞ্জাবৰ ফতেহগড় চাহিব জিলাত শ্ৰী আনন্দপুৰ চাহিবত প্ৰাৰ্থনা কৰি উভতি অহাৰ সময়ত তীৰ্থযাত্ৰীৰ এখন বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ মালদাহৰ পৰা ভাৰ্চুৱেলি দাৰ্জিলিঙৰ লাবং খেলপথাৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাত অংশ লয়। ৰাজ্য সম্বোধন কৰি তেওঁ কয় যে পশ্চিমবংগৰ গোৰ্খা জনগোষ্ঠীৰ সমস্যা সমাধানৰ লগতে গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা ভুৱা গোচৰ প্ৰত্যাহাৰ কৰা হ'ব। আনহাতে শ্ৰীশ্বাহে এই সভাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মুৰববী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। এই দলীয় নিৰ্বাচনী প্ৰচাৰ সভাত শ্ৰীশাহক বিজেপিৰ জ্যেষ্ঠ নেতা নিৰ্মলা সীতাৰমন, স্মৃতি ইৰাণী আৰু অনুৰাগ ঠাকুৰে সংগ দিয়ে। ইয়াৰ পাছত শ্ৰীশ্বাহে আলিপুৰদুৱাৰৰ ফালাকাটা মিল ৰোডত এখন নিৰ্বাচনী সভাত ভাগ ল'ব। তেওঁ লগতে কোচবিহাৰৰ তুফানগঞ্জত এখন জনসভাতো ভাষণ দিয়াৰ কথা। ইপিনে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীয়ে আজি দলৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ চলায়। শ্ৰীমতী বেনাৰ্জীয়ে আজি উত্তৰ দিনাজপুৰ জিলাৰ ইছলামপুৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ লগতে শিলিগুৰি আৰু চালচাত ৰোডশ্বতো ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 26 এপ্ৰিলত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও 24 এপ্ৰিলৰ ভিতৰত নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণী ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয় তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 32 ৰাণত পৰাস্ত কৰে। শ্ৰীনগৰৰ এম্বাৰ্কছন পইণ্টৰ পৰা 2026 বৰ্ষৰ হজ তীৰ্থযাত্ৰা আৰম্ভ হ'ব বুলি জম্মু কাশ্মীৰৰ হজ কমিটীয়ে ঘোষণা কৰিছে। অহা 18 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই হজ যাত্ৰাত প্ৰথমে 3খন বিমানেৰে যাত্ৰীসকলে যাত্ৰা কৰিব পাৰিব। ইতিমধ্যে তীৰ্থযাত্ৰীসকলৰ বাবে কমিটীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নাগপুৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক বিকাশৰ 9টা ক্ষেত্ৰত আন্তৰিকতাৰে নিজকে সমৰ্পিত কৰি বিকশিত ভাৰতক বাস্তৱত পৰিণত কৰিবলৈ আহ্বান জনাইছে। বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আজি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তুংগত উঠিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।